ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি পবিত্ৰতে উজলি
ভক্তিবচন অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতাসকলৰ চিঠি পত্ৰ আৰু টেলিফোনিক বাৰ্তাসমূহে আমাক বৰ উৎসাহিত কৰিছে। ভক্তিবচন পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছো। প্ৰভু যীশুৰ বাণীসমূহে শ্ৰোতাসকললৈ আশীৰ্বাদ কঢ়িয়াই অনা বুলি জানিলে আমি কাম কৰি যাবলৈ অধিক বল পাওঁ। ঈশ্বৰে আপোনালোকক এইদৰে সদায় আশীৰ্বাদ কৰি থাকক। আপোনাৰ জীৱন আৰু পৰিয়ালত সদায় সুখ শান্তি আৰু প্ৰচুৰতা প্ৰভু যীশুৱে দান কৰক। শাৰীৰিক সকলো ৰোগ ব্যাধি, পাৰিবাৰিক সমস্যা আৰু আত্মিক সকলো বন্ধনবোৰৰ সমাধান দিব পৰা প্ৰভু যীশুৰ বাণীসমূহে যেন আপোনাৰ জীৱনলৈ নতুনত্ব আৰু জীয়াই থকাৰ প্ৰকৃত অৰ্থ কঢ়িয়াই আনে, এয়ে আমাৰ প্ৰাৰ্থনা। এই আশা আৰু প্ৰাৰ্থনাৰে আহক আজিৰ এই বাইবেল শিক্ষা শুনো।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
যদি লাগে জীৱন
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলি বহুতেই আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। সেইখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাতিয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন। এই পত্ৰখনক আমি চমুকৈ গালাতিয়া পত্ৰ বুলিয়েই ক'ম। আমি যোৱা অনুষ্ঠানত এই গালাতিয়া পত্ৰখনৰ এটা চমু পৰিচয় দাঙি ধৰিছিলোঁ। এই পত্ৰখনত পাচনি পৌলে লিখিছিল বিভিন্ন দৰকাৰী কথা গালাতিয়া অঞ্চলত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক সম্বোধন কৰি। পাচনি পৌলে তিনিবাৰ মিছনাৰী যাত্ৰা কৰিছিল আৰু তিনিওবাৰেই তেওঁ এই গালাতিয়ালৈ আহিছিল। পৌলৰ অনুপস্থিতিত কিছুমান লোকে গালাতিয়া বিশ্বাসীসকলক অলপ খেলি মেলিত পেলাইছিল। সেই লোকসকলে বিধান পালনৰ সপক্ষে জোৰ দিছিল। সেই কথা পাচনি পৌলে জানিব পাৰিছিল আৰু তাৰ উত্তৰস্বৰূপে এই পত্ৰখন তেওঁ লিখিছিল। এই পত্ৰখনত সকলোতকৈ প্ৰয়োজনীয় বিষয় এটা অতি দৃঢ়ভাৱে উত্থাপন কৰা হৈছে। সেইটো হৈছে আমি বিধান পালন বা আমাৰ নিজৰ ধাৰ্মিকতাৰে নহয় কিন্তু ঈশ্বৰৰ অনুগ্ৰহত যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিহে পৰিত্ৰাণ পাওঁ। এই গালাতিয়া পত্ৰখন হৈছে যিকোনো ধৰণৰ বিধানবাদীসকলৰ বিপৰীতে ঈশ্বৰৰ উত্তৰ। বিধানবাদীসকলে বিধান পালনৰ ওপৰত গুৰুত্ব দিয়ে, আনকি যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছতো প্ৰতিটো বিধান আখৰে আখৰে পালন কৰাত জোৰ দিয়ে। কিন্তু খ্ৰীষ্টৰ শুভবাৰ্তা ইয়াৰ বিপৰীত। আমি বিধান পালনৰ দ্বাৰা নহয় কিন্তু খ্ৰীষ্টই ক্ৰুচত আমাৰ হকে যি প্ৰায়চিত্ব আগবঢ়ালে সেই প্ৰায়চিত্ব বিশ্বাসেৰে গ্ৰহণ কৰাৰ দ্বাৰাহে আমি পৰিত্ৰাণ পাওঁ। কিন্তু তাৰ মানে এইটো নহয় যে মুচিৰ যোগেদি ঈশ্বৰে যি বিধান, যি ব্যৱস্থাৱলী আগবঢ়াইছিল সেইবোৰ প্ৰয়োজনীয় নাছিল। মুচিৰ বিধানক অলপমানো অৱহেলা বা অৱমাননা দেখুওৱা হোৱা নাই এই পুস্তকখনত। মুচিৰ বিধানৰ ৰাজকীয়তা, সম্পূৰ্ণতা, প্ৰয়োজনীয়তা, দাবী, সিদ্ধতা আৰু প্ৰকৃত উদ্দেশ্যৰ কথা বাহাল ৰখা হৈছে। কিন্তু মুচিৰ বিধানৰ এই বৈশিষ্ট্যবোৰেই মুচিৰ বিধানক এটা অসম্ভৱ পৰ্যায়লৈ লৈ গৈছে আৰু কোনো মানুহেই সেই বিধান পালন কৰি ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হোৱাৰ সামৰ্থ লাভ কৰিব যে নোৱাৰে সেই কথাটোহে প্ৰকাশ পাইছে। অৰ্থাৎ দুখটো মুচিৰ যোগেদি দিয়া সেই বিধানবোৰত নাই, আছে দুৰ্বল পাপী স্বভাৱৰ মানৱ জাতিত। বিধানৰ পথেৰে মানুহ ঈশ্বৰৰ কাষলৈ যাবলৈ অসমৰ্থ কাৰণেই ঈশ্বৰে আন এটা পথ, আন এটা উপায় কৰিব লগা হ'ল। এই পথ মুচিৰ বিধানৰ মাজেৰে নাযায়, কিন্তু মুচিৰ বিধানক একাষৰীয়া কৰি থৈ যায়। এই নতুন পথটো বিশ্বাসৰ পথ। মূল বিষয়টো হৈছে বিশ্বাসৰ যোগেদি ধাৰ্মিক বুলি পৰিগণিত হোৱা, আৰু গুৰুত্ব প্ৰদান কৰা হৈছে বিশ্বাসৰ ওপৰত। নতুন নিয়মত তিনিখন পত্ৰত হবক্কুক 2:4 পদটোৰ উদ্ধৃতি দিয়া হৈছে, ধাৰ্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীৱ। ৰোমিয়া 1:17 গুৰুত্ব দিয়া হৈছে ধাৰ্মিকজন। গালাতিয়া 3:11 গুৰুত্ব দিয়া হৈছে বিশ্বাসৰ দ্বাৰাই, আৰু ইব্ৰী 10:38 গুৰুত্ব দি কোৱা হৈছে জীৱ। ৰোমিয়া পুস্তকত এই কথাটো অতি গুৰুত্ব সহকাৰে কোৱা হৈছে যে মুচিৰ বিধানৰ বাহিৰত মানুহে নিজ বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ আগত সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে। গালাতিয়া পুস্তকত আমি পাওঁ যে পৌলে এই শুভবাৰ্তাৰ সপক্ষে যুক্তি দাঙি ধৰিছে আৰু বিশ্বাসৰ লগতে বিধান পালনৰো প্ৰয়োজন থকা বুলি কোৱা লোকসকলৰ বিৰুদ্ধে যুক্তি দাঙি ধৰিছে। একমাত্ৰ বিশ্বাসৰ যোগেদিয়েই যে মানুহ ঈশ্বৰৰ আগত ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে সেই কথাটো পৌলে অতি স্পষ্টভাৱে প্ৰকাশ কৰিছে। এই গালাতিয়া পত্ৰখনত সেই কথাটো তেওঁ স্পষ্টৰূপত দাঙি ধৰিছে। যিহুদীপন্থীসকলে ক'ব খুজিছিল যে বিশ্বাসৰ লগতে বিধান পালনো প্ৰয়োজনীয়, কিন্তু তাৰ উত্তৰত পাচনি পৌলে কৈছে যে বিশ্বাসৰ লগত আন একোৰেই প্ৰয়োজন নাই, কেৱল বিশ্বাস। সেই যিহুদীপন্থীসকলে পৌলৰ পাচনি বাবৰ সম্বন্ধে আৰু কেৱল বিশ্বাসেৰেই ঈশ্বৰৰ আগত ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে বুলি পৌলে যি শিক্ষা দি আছিল সেই সম্বন্ধে প্ৰশ্ন তুলিছিল। পৌলে নিজৰ পাচনি বাবৰ সপক্ষে যুক্তি দাঙি ধৰিছে আৰু অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা মুক্তি লাভ কৰাৰ যি শুভবাৰ্তা, সেই শুভবাৰ্তাৰ যথাৰ্থতা তেওঁ প্ৰকাশ কৰিছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। আপোনাৰ লগত বাৰু বাইবেল আছেনে নাই প্ৰিয় শ্ৰোতা? যদিহে নাই আৰু ওচৰে পাজৰে ক'তো বিচাৰি পাবলৈও নাই, তেনেহ'লে আমালৈ লিখিবচোন। আহক এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰোঁ। গালাতিয়া 1:1 মানুহৰ পৰা নহয়, মানুহৰ দ্বাৰাইও নহয়, কিন্তু যীশুখ্ৰীষ্টৰ আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা পিতৃ ঈশ্বৰৰ দ্বাৰাই নিযুক্ত পাচনি মই পৌল। পত্ৰখনৰ আৰম্ভণিতেই পাচনি পৌলে নিজৰ পৰিচয় দাঙি ধৰিছে। পত্ৰ কাৰ পৰা লিখা হৈছে বা কোনে লিখিছে সেই কথাটো পত্ৰৰ আৰম্ভণিতেই উল্লেখ কৰা হৈছে। পৌলে অতি স্পষ্টভাৱে কৈছে যে তেওঁ এজন পাচনি। এই পাচনি শব্দটো দুটা অৰ্থত ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে 12 মাজৰ এজন। পাচনিৰ কৰ্ম 1:21-26 পদ। যীশুখ্ৰীষ্টই পৃথিৱীত থকা অৱস্থাত 3 ধৰি যি পৰিচৰ্যাৰ কাম কৰিছিল সেই সময়ছোৱাত তেওঁৰ লগত থকা শিষ্য 12 পাচনি বুলি কোৱা হয়। পাচনি কৰ্ম 1:21 পদ। সেই পাচনিজন যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ আৱশ্যক। পাচনি কৰ্ম 1:22 পদ। পাচনিজন খ্ৰীষ্টৰ দ্বাৰা নিৰ্বাচিত লোক। পাচনি কৰ্ম 1:22 পদ আৰু পাচনি কৰ্ম 9:15-26:16 পদ। দ্বিতীয়তে পাচনি শব্দটো ব্যৱহাৰ হৈছে যাক পঠোৱা হৈছে বা যিজন প্ৰেৰিত সেই কথাটো বুজাবলৈ। এই বহল অৰ্থত পাচনি শব্দটো ব্যৱহৃত হৈছে। পাচনি কৰ্ম 11:22 অৰ্থাৎ প্ৰভু যীশুৱে যিজনক বিশেষভাৱে পঠায় তেওঁই পাচনি। আমি ভাবোঁ পৌলে যিহুদাৰ স্থান লৈছিল। যিহুদা আছিল যীশুখ্ৰীষ্টৰ 12 শিষ্যৰ এজন, কিন্তু তেওঁ যীশুখ্ৰীষ্টক প্ৰতাৰণা কৰি আত্মঘাতী হোৱাৰ পাছত শিষ্যসকলে সেই স্থান পূৰণ কৰিবলৈ মত্তথিয়ক বাছি লৈছিল। আমি যদি পাচনিৰ কৰ্ম 1:15-26 পঢ়ি চাওঁ তেনেহ'লে সেই কথা পঢ়িবলৈ পাওঁ। কিন্তু মত্তথিয়ৰ বিষয়ে আমি কেৱল এই ঠাইতে উল্লেখ পাওঁ। মত্তথিয়ৰ কথা পাছত আৰু উল্লেখ কৰা হোৱা নাই। যদি পবিত্ৰ আত্মাই তেওঁক নিৰ্বাচিত কৰিছিল তেনেহ'লে কোনো নহয় কোনো সময়ত পবিত্ৰ আত্মাই মত্তথিয়ৰ বিষয়ে উল্লেখ কৰি সেই কথাটো প্ৰমাণিত কৰিলেহেঁতেন বুলি আমি ভাবোঁ। আনহাতে পৌলে নিজকে পাচনি বুলি প্ৰমাণ কৰিব পাৰিছিল, কিন্তু মত্তথিয়ই সেই কাম কৰা আমি ক'তো দেখিবলৈ নাপাওঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইয়ে যে মত্তথিয়ক পাচনি হিচাপে নিৰ্বাচন কৰা হৈছিল 50 পৰ্বৰ আগতে, অৰ্থাৎ পবিত্ৰ আত্মা পৃথিৱীলৈ নামি অহাৰ আগতে। সেইকাৰণে আমি ভাবোঁ যে মত্তথিয়ৰ নিৰ্বাচনত পবিত্ৰ আত্মাৰ একো ভাগ নাছিল। আজিকালিও আমি আমাৰ মণ্ডলীসমূহত নানা ধৰণৰ নিৰ্বাচন পাতোঁ। বহুতো লোকক বিভিন্ন কামৰ বাবে বাছি লওঁ, কিন্তু বহুতো ক্ষেত্ৰত এই নিৰ্বাচনত পবিত্ৰ আত্মাৰ অনুমোদন নাথাকে। আমি সেই কথালৈ কাণ সাৰি নকৰোঁ। আমি ভাবোঁ যে যিহুদাৰ স্থান ল'বলৈ ঈশ্বৰৰ আত্মাই পৌলকেই বাছি লৈছিল। এই পদটোত পৌলে কৈছে যে তেওঁ পাচনি, কিন্তু তেওঁ মানুহৰ পৰা নহয়, অৰ্থাৎ কোনো মানুহে স্থাপন কৰা নিয়ম অনুসাৰে নহয়, কোনো স্কুলত শিক্ষা লৈ বা কোনো বিশেষ পাঠ্যক্ৰম শিকি তেওঁ পাচনি হিচাপে নিযুক্তি পোৱা নাই। মানুহে সাজি লোৱা নীতি নিয়ম অনুসৰি তেওঁক পাচনি বুলি নিযুক্তি দিয়া হোৱা নাই। এই পাচনি বাপটো কোনো বিষয় বাপ বা চাকৰিও নহয়, এইটো ঈশ্বৰে জনোৱা এটা বিশেষ আহ্বান আৰু দিয়া এটা বিশেষ দায়িত্ব আৰু কৰ্তৃত্বহে। বহু সময়ত আমি ভাবোঁ কোনো লোকে ছেমিনাৰীত ডিগ্ৰীলৈ আহিলেই আমাৰ আত্মিক নেতা হোৱাৰ উপযুক্ত হৈ পৰিব, কিন্তু সেই কথা কেতিয়াও সত্য নহয়। প্ৰথমতে তেওঁ ঈশ্বৰৰ পৰা বিশেষ আমন্ত্ৰণ পোৱা লোক হ'ব লাগিব। ছেমিনাৰীত শিক্ষা লোৱা কথাটো তাৰ পাছতহে আহে। ঈশ্বৰৰ পৰিচৰ্যা কৰাৰ অৰ্হতা ঈশ্বৰেই দিব লাগিব, মানুহে নহয়। তাৰ পাছত পৌলে কৈছে তেওঁ পাচনি, কিন্তু মানুহৰ দ্বাৰাইও নহয়। মানুহৰ যোগেদি পৌলক পাচনি বাপ দিয়া হোৱা নাই। তাৰ মানে কি বাৰু? কোনো ৰীতি নীতি পালন কৰি, তেওঁৰ গাত হাত দি প্ৰাৰ্থনা কৰি বা আন তেনেধৰণৰ নিয়ম পালন কৰি তেওঁক পাচনি বুলি নিযুক্তি দিয়া হোৱা নাই। পৌলে খ্ৰীষ্টক বিশ্বাস কৰাৰ পাছত আন পাচনিসকলে তেওঁৰ গাত হাত দি প্ৰাৰ্থনা কৰি কোৱা নাছিল, হকাচ পকাচ, এতিয়াৰ পৰা তুমিও পাচনি হ'লা। অৰ্থাৎ মানুহে ইচ্ছা কৰিও আমাক বিশেষ পৰিচৰ্যাৰ বাবে নিযুক্ত কৰিব নোৱাৰে বা কৰা উচিত নহয়, যদিহে ঈশ্বৰে আমাক সেই কামৰ বাবে বাছি লোৱা নাই। কিন্তু পৌল এজন পাচনি আছিল। কেনেকৈ? তেওঁ পাচনি আছিল যীশুখ্ৰীষ্টৰ আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা পিতৃ ঈশ্বৰৰ দ্বাৰা নিযুক্ত হোৱা বাবেহে। প্ৰভু যীশুৱেই পৌলক বাছি লৈছিল, তেওঁৰ গাত হাত দিছিল আৰু সেই বিশেষ কামৰ বাবে আছুতীয়াকৈ বাছি লৈছিল। আমি পাচনি কৰ্ম 9:15-16 পদ দুটা পাঠ কৰি দিছো। কিন্তু প্ৰভুৱে তেওঁক ক'লে, তুমি যোৱা, কিয়নো পৰজাতি আৰু ৰজাসকলৰ আৰু ইছৰাইলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ সেইজন মোৰ মনোনীত পাত্ৰ, কিয়নো তেওঁ মোৰ নামৰ নিমিত্তে কিমান দুখ ভোগ কৰিব লাগিব ইয়াকে মই তেওঁক দেখুৱাই দিম। পৌল আছিল প্ৰভু যীশুখ্ৰীষ্টৰ মনোনীত পাত্ৰ, বিশেষ কাৰ্যৰ বাবে বিশেষভাৱে বাছি লোৱা লোক। তেওঁক যীশুখ্ৰীষ্টই সেই বিশেষ কাৰ্যৰ বাবে প্ৰেৰণ কৰিছিল, সেইবাবে তেওঁ পাচনি, যীশুখ্ৰীষ্টৰ পাচনি। এই বিষয়ে ৰেডিঅ'যোগে বাইবেলৰ বাণী প্ৰচাৰ কৰা বিশ্ববিখ্যাত লোক এজনে এনেদৰে মন্তব্য কৰিছিল, মই মানুহৰ পৰা আৰু মানুহৰ দ্বাৰা অভিষেক কৰা এজন পৰিচাৰক মাত্ৰ। মোক কোৱা হৈছিল যে মই ঈশ্বৰৰ পৰিচৰ্যাত যোগ দিয়াৰ আগতে ছেমিনাৰীলৈ যাব লাগিব আৰু কিছুমান ডিগ্ৰী অৰ্জন কৰিব লাগিব। মই সেইমতেই কৰিছিলো আৰু ছেমিনাৰীত পঢ়ি ডিগ্ৰী লাভ কৰিছিলো। সেইটো আছিল মানুহৰ পৰা হোৱা কাম, সেইটো হৈছে নিয়ম কানুনৰ দিশৰ পৰা কৰা কাৰ্য। তাৰ পাছত মই এটা মণ্ডলীৰ পৰিচাৰকসকলৰ সন্মুখত থিয় হৈছিলো। তেওঁলোকে মোৰ পৰীক্ষা লৈছিল। তেওঁলোকে সিদ্ধান্ত লৈছিল যে মোক ঈশ্বৰৰ পৰিচাৰক হিচাপে অভিষেক কৰিব পৰা যায়। তাৰ পাছত মই এটা বিশেষ অনুষ্ঠানত মণ্ডলীৰ পৰিচাৰকসকলৰ আগত আঁঠু লৈছিলো আৰু তেওঁলোকে মোৰ গাত হাত দি কৈছিল, এতিয়াৰ পৰা তুমি ঈশ্বৰৰ পৰিচৰ্যা কাৰ্যৰ বাবে বিশেষভাৱে অভিষিক্ত হলা। মই তেনেকুৱা ধৰণৰহে পৰিচাৰক, মানুহৰ পৰা আৰু মানুহৰ দ্বাৰা নিযুক্ত। কিন্তু পাচনি পৌলে কৈছে, মই তেনেকুৱা পৰিচাৰক নহয়, মোৰ এই পৰিচৰ্যা কামৰ নিযুক্তিত মানুহৰ কোনো ভাগ নাই। মই মানুহৰ পৰাও নহয়, মানুহৰ দ্বাৰাও নহয়, মই যীশুখ্ৰীষ্টৰ পৰা আৰু তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা পিতৃ ঈশ্বৰৰ পৰা পোনে পোনে নিযুক্তি পোৱা পাচনি। এতিয়া আমি দুই নম্বৰ পদটো পঢ়ি দিব খুজিছো। আৰু মোৰ লগত থকা সকলো ভাই গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ। আমি ইয়াতে এটা কথা দেখিবলৈ পাইছো যে চিঠিখনৰ আৰম্ভণিতে পৌলে যি অভিবাদন জনাইছে সি অতি সৌজন্যমূলক, চুটি আৰু পোনপটীয়া। কাৰো নাম উল্লেখ কৰা হোৱা নাই। তেওঁ এই পত্ৰখন কেৱল এটা মণ্ডলীলৈ লিখা নাই, তেওঁ কেইবাটাও মণ্ডলীলৈ লিখিছে, গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ। তদুপৰি এই অভিবাদনটো অলপ সেমেকা সেমেকাও আমাৰ লাগে। বৰ বেছি আনন্দ আৰু উৎসাহপূৰ্ণভাৱেৰে পৌলে পত্ৰখন লিখিব পৰা নাই যেন লাগে। নতুন নিয়মত এই মণ্ডলী শব্দটো দুই ধৰণে ব্যৱহৃত হোৱা আমি দেখিবলৈ পাওঁ। প্ৰথমটো অৰ্থ হৈছে মণ্ডলী মানে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰা সকলো ঠাইৰ সকলো ধৰণৰ বিশ্বাসীৰ সমষ্টি। এই সকলোবোৰ বিশ্বাসীয়েই মণ্ডলী, খ্ৰীষ্টৰ শৰীৰ, আৰু খ্ৰীষ্ট হৈছে সেই মণ্ডলীৰ মূৰ, অৰ্থাৎ মণ্ডলীৰ মূৰ। মণ্ডলীৰ আনটো অৰ্থ হৈছে স্থানীয় বিশ্বাসীৰ দল। সেই অৰ্থতেই মণ্ডলী শব্দটো পৌলে ইয়াত ব্যৱহাৰ কৰিছে। সেই সময়ত গালাতিয়া অঞ্চলত এনেকুৱা বহুতো স্থানীয় বিশ্বাসীৰ দল আছিল, অৰ্থাৎ বহুতো স্থানীয় মণ্ডলী আছিল। পিছিডিয়াৰ আণ্টিয়কত এটা মণ্ডলী আছিল। ডাৰ্বি, লুষ্ট্ৰা আৰু পাচনি পৌলে শুভবাৰ্তা ঘোষণা কৰা আন আন ঠাইত মণ্ডলী আছিল। পৌলে গালাতিয়া অঞ্চলত থকা এই সকলোবোৰ স্থানীয় বিশ্বাসীৰ দললৈ এই পত্ৰখন লিখিছিল। সেইবাবে তেওঁ কৈছে গালাতিয়াৰ মণ্ডলীবিলাকৰ সমীপলৈ, অৰ্থাৎ গালাতিয়াৰ সকলোবোৰ স্থানীয় মণ্ডলীলৈ। গতিকে ইয়াত যিখিনি কথা লিখা হৈছে সেইখিনি গালাতিয়াৰ সেই স্থানীয় মণ্ডলী অৰ্থাৎ বিশ্বাসীৰ দলবোৰৰ উদ্দেশ্যে লিখা হৈছে। এই পত্ৰখন অধ্যয়ন কৰোঁতে আমি সেই কথাটো মনত ৰখা উচিত। ইয়াত গোটেই পৃথিৱীৰ বিশ্বাসীসকল অৰ্থাৎ খ্ৰীষ্টৰ শৰীৰৰ প্ৰতি পত্ৰখন সম্বোধন কৰা হোৱা নাই। কিন্তু তাৰমানে আমি এই বুলিও ভাবিব নালাগে যে এই পত্ৰখন আমাৰ বাবে প্ৰয়োজনীয় নহয়। নিশ্চয় প্ৰয়োজনীয়, নহ'লে এই পত্ৰখনে বাইবেলত স্থান নাপালেহেঁতেন। কিন্তু কি পটভূমিত পত্ৰখন লিখা হৈছিল সেই কথাটো বুজিবলৈহে আমি এই কথাখিনি উল্লেখ কৰিছো। আনহাতে আমি যেতিয়া ইফিচিয়াবিলাকলৈ লিখা পত্ৰখন পঢ়িম, তাত দেখিবলৈ পাম যে খ্ৰীষ্টৰ শৰীৰ অৰ্থাৎ গোটেই পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কথা মনত ৰাখি তাত কথাবোৰ উত্থাপন কৰা হৈছে। গোটেই বিশ্বতেই বিয়পি থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক লৈয়েই গঠিত খ্ৰীষ্টীয় মণ্ডলী, খ্ৰীষ্টৰ অদৃশ্য শৰীৰ। প্ৰিয় শ্ৰোতা, আমি যদি প্ৰভু যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছো, তেন্তে আমি খ্ৰীষ্টৰ এই অদৃশ্য শৰীৰৰ অংগ হৈ পৰিছো। কিন্তু আমি অদৃশ্য হৈ থাকিলে নহ'ব। আমি কোনো এটা স্থানীয় মণ্ডলীৰ সভ্য সভ্যা হিচাপে নিজকে খ্ৰীষ্টৰ বিশ্বাসী বুলি চিনাকি দিব লাগিব। মুঠতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই স্থানীয় মণ্ডলীত যোগ দিবলৈ আগবাঢ়ি আহিবই লাগিব। তিনি নম্বৰ পদ পাঠ কৰি দিছো। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। পাচনি পৌলে প্ৰায়বোৰ পত্ৰতেই এনেদৰে অভিবাদন জনায়। সেই সময়ত অনুগ্ৰহ বা মূল গ্ৰীক শব্দটো হৈছে কেৰিছ, শব্দটো ব্যৱহাৰ হৈছিল ভদ্ৰতাসূচক অভিবাদন জনাবলৈ। আনহাতে শান্তি বা শ্বলোম শব্দটো আছিল যিহুদী লোকসকলে ধাৰ্মিকতাপূৰ্ণভাৱে জনোৱা অভিবাদন। পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰা শান্তি লাভ কৰাৰ আগতে আমি ঈশ্বৰৰ অনুগ্ৰহৰ অধীনলৈ আহিব লাগিব। আমি অনুপযুক্ত হৈও যদি কিবা এটা ভাল বস্তু লাভ কৰোঁ, তেনেহ'লে সেয়েই হ'ল অনুগ্ৰহ। আমাক বাইবেলত অতি স্পষ্টভাৱে কোৱা হৈছে যে আমি সকলো মানুহেই স্বভাৱতে পাপী। আমি আশীৰ্বাদ লাভ কৰাটো দূৰৰে কথা, আমি আচলতে সকলোৱে শাস্তি পোৱাৰহে যোগ্য। কিন্তু ঈশ্বৰে আমালৈ অনুগ্ৰহ প্ৰকাশ কৰিলে আৰু প্ৰভু যীশুক আমালৈ দান কৰিলে। তেওঁ ক্ৰুচত আমাৰ সকলোৰে হৈ পাপৰ শাস্তি বহন কৰিলে। এতিয়া আমি প্ৰভু যীশুক বিশ্বাস কৰি আমাৰ সকলো পাপৰ শাস্তিৰ পৰা ৰেহাই পাব পাৰোঁ আৰু অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। এয়াই ঈশ্বৰৰ মহান অনুগ্ৰহ। এই অনুগ্ৰহ আমি যেতিয়া গ্ৰহণ কৰোঁ, তেতিয়া আমি লাভ কৰোঁ ভাষাৰে বুজাব নোৱাৰা এক শান্তি। সেই শান্তি আমাক এই জগতে দিব নোৱাৰে। সেই অনুগ্ৰহৰ সোৱাদ আপুনি বাৰু গ্ৰহণ কৰিছেনে? আপুনি বাৰু প্ৰভু যীশুত লাভ কৰা শান্তি আপোনাৰ জীৱনত গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা: ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমি মাথো বিপদ দেখা পা, আমি মাথো বিপদ দেখা পা, অতি
ঠিকনাটো আৰু এবাৰ কৈছো। ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
What's up?